মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। এই বছৰৰ বাৰিষাকাল ভালদৰেই আৰম্ভ হৈছে। আমাৰ খেতিয়ক ভাই ভনীসকলে খাৰিফ শস্যৰ খেতিৰ বাবে ভাল সহায় লাভ কৰিব আৰু এই ভাল অনুভৱ মনলৈ অহাত আনন্দ পালোঁ। আমাৰ দেশত দাইলজাতীয় আৰু তেলজাতীয় শস্যৰ প্ৰয়োজন অধিক। দুখীয়া মানুহক দাইল লাগে, শাক পাচলিৰ ব্যঞ্জন খাবলৈকো অলপ হ'লেও তেল লাগে। মই ক'বলৈ পাই আনন্দ পাইছোঁ যে এইবাৰ আমাৰ যি শস্য উৎপাদন হৈছিল তাত দাইলজাতীয় শস্যৰ উৎপাদন প্ৰায় 50% বৃদ্ধি পাইছিল আৰু তেলজাতীয় শস্যৰ উৎপাদন বৃদ্ধি পাইছিল প্ৰায় 33%। এই কামৰ বাবেই মই কৃষক ভাই ভনীসকলক অভিনন্দন জনাইছোঁ, বহুত অভিনন্দন জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, 26 জুলাইৰ দিনটো আমাৰ দেশৰ ইতিহাসত কাৰ্গিল বিজয় উৎসৱ হিচাপে অংকিত হৈ আছে। দেশৰ মাটিৰ লগত খেতিয়কসকলৰ যিমান গভীৰ সম্বন্ধ, সৈনিকসকলৰো সিমানেই গভীৰ সম্বন্ধ। কাৰ্গিল যুদ্ধত আমাৰ একো একোজন সৈনিকে শ শ শত্ৰুক বাধা দিছিল। নিজৰ জীৱনৰ প্ৰতি চিন্তা নকৰি শত্ৰুৰ চেষ্টাক ওফৰাই দিয়া সেই বীৰ সৈনিকসকলক মোৰ শত শত প্ৰণাম। কাৰ্গিল যুদ্ধ কেৱল সীমান্ততে হোৱা নাছিল, ভাৰতৰ প্ৰতিখন চহৰ, প্ৰতিখন গাঁও এই যুদ্ধত নামি পৰিছিল। এই যুদ্ধ সেই সেই ভনী, সেই সেই মাতৃসকলে কৰিছিল যিসকলৰ পুত্ৰ আৰু ভাতৃয়ে কাৰ্গিলত শত্ৰুৰ সৈতে যুদ্ধ কৰি আছিল। সেই কন্যা সন্তানবোৰেও যুদ্ধ কৰিছিল যাৰ হাতত বিয়াৰ মেহেন্দীৰ ৰং লাগিয়ে আছিল। সেই পিতৃয়ে যুদ্ধ কৰিছিল যিয়ে নিজৰ ডেকা পুত্ৰক দেখি নিজেও ডেকা অনুভৱ কৰিছিল। সেই পুত্ৰসকলে যুদ্ধ কৰিছিল যিবোৰে হয়তো পিতৃৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাই নাছিল। সেই বলিদানৰ বাবেই আজি ভাৰতে পৃথিৱীত মূৰ থিয় কৰি কথা ক'বলৈ সমৰ্থ হৈছে আৰু এইবাবেই আজিৰ এই কাৰ্গিল বিজয় দিৱসত আমাৰ বীৰ সৈনিকসকললৈ মোৰ শত শত প্ৰণাম। আৰু এটা কাৰণত 26 জুলাইৰ দিনটোক মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। 2014 চনত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছৰ কেইমাহমানৰ ভিতৰতে আমি মাই গভ আৰম্ভ কৰিছিলোঁ। গণতন্ত্ৰত ৰাইজৰ অংশ বঢ়াবলৈ আমাৰ যি সংকল্প, বিকাশ কাৰ্যৰ সৈতে ৰাইজক সাঙোৰাৰ যি প্ৰয়াস, আজি এবছৰৰ পিছত মই ক'বলৈ পাই সুখী হৈছোঁ যে প্ৰায় 2 কোটি ৰাইজে মাই গভ নামৰ পৰ্টেলটি চাইছে, 5.5 লাখ মানুহে কমেণ্ট দিছে আৰু আটাইতকৈ সুখৰ কথা, 50,000ৰো অধিক মানুহে সময় উলিয়াই PMO এপ্লিকেশ্যনৰ যোগে পৰামৰ্শ দিছে, নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰিছে আৰু সেয়ে এই কামটোক গুৰুত্বপূৰ্ণ বুলিও ভাবি লৈছে। আৰু কিমান ধৰণৰ যে গুৰুত্বপূৰ্ণ পৰামৰ্শ আহিছে! কানপুৰৰ অখিলেশ বাজপেয়ীয়ে এটা ভাল পৰামৰ্শ পঠিয়াইছে, শাৰীৰিক প্ৰতিবন্ধীসকলক ৰেলৰ IRCTC ৱেবছাইট যোগে সংৰক্ষিত টিকট কিয় দিব নালাগে। টিকেট পোৱাৰ কাৰণে শাৰীৰিক প্ৰতিবন্ধীসকল সমস্যাৰ সন্মুখীন হোৱাটো উচিত নে? দেখাত কথাটো সৰু যেন লাগিব পাৰে, কিন্তু চৰকাৰৰ কোনেওতো এই কথাটো ভবা নাই। কিন্তু ভাই অখিলেশ যাদৱৰ এই প্ৰস্তাৱটি চৰকাৰে গভীৰভাৱে বিবেচনা কৰিছে আৰু আমাৰ দেশৰ শাৰীৰিক প্ৰতিবন্ধী ভাই ভনীসকলৰ বাবে এই সুবিধাৰ কাম ইতিমধ্যে আৰম্ভ কৰি দিয়া হ'ল। আজি কিবা এটা কাম আৰম্ভ হ'লেই লগো প্ৰস্তুত কৰা হয়, টেগলাইন লেখা হয়, পলিচি নিৰ্ধাৰণ কৰা হয়। এইবোৰ কামত মাই গভ পৰ্টেলৰ যোগে ভালেখিনি ধনাত্মক পৰামৰ্শ আহে। শাসন ব্যৱস্থাত এজাক সজীৱ বতাহৰ স্পৰ্শ অনুভৱ কৰা গৈছে। 15 আগষ্টত মই কি ক'ব লাগে সেই বিষয়ে নানা পৰামৰ্শ আহি আছে। চেন্নাইৰ পৰা সুচিত্ৰা ৰাঘৱচাৰীয়ে কেইটামান ভাল পৰামৰ্শ দিছে। বেটি বচাও বেটি পঢ়াওৰ বিষয়ে ক'ব, ক্লিন গংগাৰ বিষয়ে ক'ব, স্বচ্ছ ভাৰতৰ বিষয়ে ক'ব। কিন্তু এটা কথা এইখিনিতে মোৰ মনলৈ আহিছে, এইবাৰ 15 আগষ্টৰ দিনা মই কি কোৱা ভাল হ'ব সেই বিষয়ে আপোনালোকে পৰামৰ্শ আগবঢ়াবনে? মাই গাভলৈ অথবা আকাশবাণীলৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰিব পাৰে। 15 আগষ্টৰ দিনা ভাষণত মই কি ক'ম সেই বিষয়ে জনগণৰ পৰামৰ্শ লোৱাটো মোৰ বোধেৰে এটা ভাল কথা হ'ব। মোৰ বিশ্বাস যে আপোনালোকেও সু পৰামৰ্শই আগবঢ়াব। আৰু এটা বিষয়ে মই কি চিন্তা কৰিছোঁ সেয়া জনাবলৈ মন গৈছে। মই কোনো উপদেশ দিবলৈ বিচৰা নাই, বা ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ অথবা নিকায়সমূহৰ যি দায়িত্ব তাৰ পৰা পৰিত্ৰাণৰ পথো মই বিচৰা নাই। দুদিনমানৰ আগৰ কথা, দিল্লীৰ এটা দুৰ্ঘটনাৰ দৃশ্য মোৰ দৃষ্টিগোচৰ হ'ল। দুৰ্ঘটনাটোৰ পাছত স্কুটাৰ চালকজন 10 মিনিট সময় ধৰি ছটফটাই পৰি থাকিব লগা হ'ল। কাৰো পৰা একো সহায় নেপালে। মই লক্ষ্য কৰিছো বহুতেই এই বিষয়টো লৈ মোলৈ একেধাৰে চিঠি লিখিছে, কৈছে ৰোড ছেফটিৰ বিষয়ে আপুনি কিবা এষাৰ কওক, মানুহক সচেতন কৰক। বেংগালুৰুৰ হোছাকোটে অক্ষাই, কৰ্ণাটকৰ মুৰবিদ্ৰীৰ প্ৰসন্ন কাকুজে, পুনেৰ অমেয় স্বামীকে ধৰি অনেকেই, সকলোৰে নাম মই ক'ব খোজা নাই, অনেকেই এই বিষয়ে চিন্তা চৰ্চা কৰিছে আৰু কৈছে যে সঠিক চিন্তাই আপোনালোকে কৰিছে। পৰিসংখ্যালৈ যদিহে চকু দিয়া হয় তেনেহ'লে বুকু কঁপি উঠিব। আমাৰ দেশত প্ৰতি মিনিটতে একোটাকৈ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ বাবে, পথ দুৰ্ঘটনাৰ বাবে প্ৰতি 4 মিনিটত এজনৰ মৃত্যু হয়। আৰু সবাতোকৈ চিন্তনীয় বিষয় এইটো যে মৃতসকলৰ প্ৰায় 1/3 হৈছে 15 বছৰৰ পৰা 25 বছৰ বয়সৰ যুৱক, আৰু এনে এটা মৃত্যুৱে এটা পৰিয়ালক জোকাৰি যায়। প্ৰশাসনৰ যি দায়িত্ব সেইটোতো কৰিবই লাগিব, কিন্তু মই পিতৃ মাতৃসকলক গোহাৰি জনাব খুজিছো যে তেওঁলোকৰ সন্তানে দুচকীয়া বাহনেই চলাওক কিম্বা চাৰিচকীয়াই চলাওক, নিৰাপত্তাৰ সকলো দিশৰ প্ৰতি যাতে মনোযোগ দিয়ে, সেই পৰিৱেশ যাতে ঘৰতেই সৃষ্টি কৰা হয়। কেতিয়াবা অটোৰিক্সাৰ পিছফালে লিখা দেখোঁ, দেউতা সোনকালে ঘৰলৈ ঘূৰি আহিবা, পঢ়িলে কিমান আৱেগিক হৈ পৰা যায়। আৰু সেইকাৰণে মই কওঁ যে চৰকাৰে এই দিশত বহুতো নতুন পদক্ষেপ লৈছে। পথ সুৰক্ষাৰ বাবে শিক্ষাই হওক, পথ নিৰ্মাণৰ ইঞ্জিনিয়াৰিং হওক, আইন প্ৰয়োগৰ কথাই হওক, অথবা দুৰ্ঘটনাৰ পাছত আহতজনক জৰুৰীকালীন চিকিৎসা প্ৰদানৰ দিশেই হওক, এই সকলোবোৰ দিশত গুৰুত্ব আৰোপ কৰি আমি ৰোড ট্ৰান্সপৰ্ট এণ্ড ছেফটি বিল অৰ্থাৎ পথ পৰিবহণ আৰু সুৰক্ষা বিল প্ৰৱৰ্তন কৰাৰ যো জা চলাইছো। অনাগত সময়ত নেশ্যনেল ৰোড ছেফটি পলিচি আৰু ৰোড ছেফটি একচন প্লেন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিছো। আৰু এটা প্ৰকল্প আমি হাতত লৈছো, কিছুদিন পিছতে ইয়াক আমি বিতংকৈ প্ৰকাশ কৰিম। কেচলেছ ট্ৰিটমেণ্ট অৰ্থাৎ নগদ ধন ৰহিত চিকিৎসা, গুৰগাঁও, জয়পুৰ আৰু ভদোদৰা, তাৰ পৰা আৰম্ভ কৰি মুম্বাই, ৰাঁচি, ৰুণগাঁও আৰু মন্দিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বাবে আমি এক কেচলেছ ট্ৰিটমেণ্ট, ইয়াৰ অৰ্থ হ'ল প্ৰথম 50 ঘণ্টাত পইচা আছে নে নাই, পইচা কোনে দিব কোনে নিদিব, এইবোৰ চিন্তা ভাৱনা এৰি পথ দুৰ্ঘটনাত আহতজনে সৰ্বোত্তম চিকিৎসা সেৱা কেনেকৈ লাভ কৰিব পাৰে, শুশ্ৰূষা কেনেকৈ লাভ কৰিব পাৰে, সেই বিষয়ত আমি গুৰুত্ব আৰোপ কৰিছো। সমগ্ৰ দেশতে দুৰ্ঘটনাজনিত খবৰ সৰবৰাহৰ বাবে টোল ফ্ৰী নম্বৰ 1033, এম্বুলেন্সৰ ব্যৱস্থা, এই সকলোবোৰ বিষয়। কিন্তু এই সকলোবোৰ কথা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰ কথা। দুৰ্ঘটনা নহওক, তাৰ বাবে আমি সকলোৱে প্ৰকৃতাৰ্থতেই প্ৰতিটো জীৱন বৰ মৰমৰ, সেই দৃষ্টিকোণেৰে কথাবোৰ চোৱাৰ দৰকাৰ। প্ৰায়ে মই কওঁ কৰ্মচাৰীসকল কৰ্মযোগী হওক। যোৱা কেইদিনমানত কিছু ঘটনা মোৰ নজৰলৈ আহিছে। আপোনালোকৰ সৈতে কথা পাতি মোৰ ভাল লাগে। কেতিয়াবা কেতিয়াবা চাকৰি কৰি কৰি মানুহ ভাগৰি যায়, কেইটামান বছৰলৈকে ঠিকেই থাকে, দৰমহা পাম, কাম কৰোঁ, এনে এটা ভাৱ থাকে। কিন্তু কিছুদিন আগতে ৰেলৱেৰ কৰ্মচাৰীৰ বিষয়ে মই এটা খবৰ পালোঁ। নাগপুৰ খণ্ডত বিজয় বিশ্বাল নামৰ এজন টিটিই আছে। তেওঁৰ আকৌ পেইণ্টিঙৰ চখ আছে। তেওঁ যলৈকে মন যায় তালৈকে গৈ পেইণ্টিং কৰে। কিন্তু তেওঁ ৰেলৱেকে উপাস্য হিচাপে গণ্য কৰিলে আৰু তেওঁ ৰেলৱেতে চাকৰি কৰে আৰু ৰেলৱেৰ সৈতে সম্পৰ্ক থকা বিভিন্ন দৃশ্যৰ পেইণ্টিং কৰি থাকে। তেওঁ নিজেই ইয়াৰ দ্বাৰা আনন্দও লাভ কৰে আৰু সেই কামত আগ্ৰহো বাঢ়ি যায়। নিজৰ কামক কিদৰে প্ৰাণময় কৰি তুলিব পৰা যায় সেই সম্পৰ্কে এই উদাহৰণটো দেখি মোৰ অত্যন্ত ভাল লাগিল। নিজৰ ৰুচি, নিজৰ কলা, নিজৰ দক্ষতাক নিজৰ কামৰ লগত যে কিদৰে সাঙুৰি ৰব পাৰি সেই উদাহৰণ বিজয় বিশ্বালে দেখুৱাইছে। এনেও হ'ব পাৰে যে অনাগত সময়ত বিজয় বিশ্বালৰ পেইণ্টিঙৰ নিশ্চয় চাৰিওফালে চৰ্চা হ'ব। আৰু এটা কথা মোৰ দৃষ্টিগোচৰ হৈছে, মধ্যপ্ৰদেশৰ হাৰদা জিলাৰ চৰকাৰী বিষয়াসকলৰ সকলোৱে মিলি এনে এটা কাম কৰিছে যিটো কামে মোৰ অন্তৰ চুই গৈছে আৰু তেওঁলোকৰ সেই কাম মোৰ খুব পচন্দ হৈছে। তেওঁলোকে আৰম্ভ কৰিছে অভিযান মালিয়ুধ, আৰু এয়া শুনিবলৈ হয়তো আন কথা যেনহে লাগিব পাৰে, কিন্তু মূল কথাটো হলেই যে তেওঁলোকে স্বচ্ছ ভাৰত অভিযানক এক নতুন গতি প্ৰদান কৰিছে আৰু তেওঁলোকে সম্পূৰ্ণ জিলাখনত এক অভিযান চলাইছে। ব্ৰাদাৰ নম্বৰ ওৱান, অৰ্থাৎ তেওঁহে সৰ্বশ্ৰেষ্ঠ ভাতৃ যি ৰাখী বন্ধনৰ দিনা নিজৰ ভনীয়েকক এটি শৌচালয় উপহাৰ দিয়ে, আৰু তেওঁলোকে প্ৰচেষ্টা লৈছে যাতে এনে সকলো ভাতৃক অনুপ্ৰাণিত কৰি ভনীয়েকসকলক শৌচালয় উপহাৰ দিবলৈ আৰু জিলাখনৰ ক'তো যাতে মা ভনীসকলে মুকলি ঠাইত শৌচ কৰিব নালাগে সেই কাম ৰাখী বন্ধনৰ পৰ্বতে কৰিবলৈ তেওঁলোকে পদক্ষেপ লৈছে। চাওকচোন, ৰাখী বন্ধনৰ অৰ্থ কিদৰে সলনি হৈ গ'ল। মই হাৰদা জিলাৰ চৰকাৰী বিষয়াসকলৰ সম্পূৰ্ণ দলটোক অভিনন্দন জনাইছো। অলপতে এটি কথা মোৰ কাণত পৰিছিল, কেতিয়াবা কেতিয়াবা এই সৰু সৰু কথাবোৰে মোৰ মনত খুব আনন্দ দিয়ে, সেইকাৰণে আপোনালোককো এই বিষয়ে কওঁ। ছত্তীশগড়ৰ ৰাজনন্দ গাঁৱত কেছলা নামৰ এখন সৰু গাঁও আছে। সেই গাঁৱৰ লোকসকলে যোৱা কেইমাহমান ধৰি প্ৰচেষ্টা চলাই শৌচালয় নিৰ্মাণৰ অভিযান চলাইছিল, আৰু এতিয়া সেই গাঁৱত কোনো লোকেই মুকলি ঠাইত শৌচ কৰিব নালাগে। এয়াতো তেওঁলোকে কৰিলে, কিন্তু যেতিয়া কামখিনি সম্পূৰ্ণ হৈ উঠিল তেতিয়া সমূহ গাঁওবাসীয়ে মিলি যিদৰে বৃহৎ উৎসৱৰ আয়োজন কৰে তেনেধৰণে উৎসৱ পাতিলে। গাঁওখনে এনেধৰণে সফলতা লাভ কৰিলে। কেছলা গাঁৱৰ সকলোৱে মিলি খুব ডাঙৰকৈ আনন্দ উৎসৱ পাতিলে। সমাজ জীৱনৰ মূল্যবোধ কিদৰে সলনি হৈ গৈ আছে, জনমানসিকতা কিদৰে সলনি হৈ আছে, আৰু দেশৰ জনগণে দেশখনক কিদৰে আগুৱাই লৈ গৈ আছে, সেই ক্ষেত্ৰত উৎকৃষ্ট উদাহৰণবোৰ মোৰ দৃষ্টিগোচৰ হ'বলৈ ধৰিছে। গুৱাহাটীৰ পৰা ভৱেশ ডেকাই মোলৈ লিখি আছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত। চাবলৈ গ'লে উত্তৰ পূবৰ লোকসকল বৰ সক্ৰিয়ও। তেওঁ বহুত কথাই লিখে, সেয়া ভাল কথা, কিন্তু মই আজি তেওঁক আনন্দেৰে ক'ব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক পৃথক মন্ত্ৰালয় আছে। যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়া ডোনাৰ মন্ত্ৰালয় গঠন কৰা হৈছিল, ডেভেলপমেণ্ট অৱ নৰ্থ ইষ্ট ৰিজন। আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ ডোনাৰ বিভাগত অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে দিল্লীত বহিয়েই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন সম্ভৱ হ'বনে, আৰু সকলোৱে মিলি সিদ্ধান্ত লৈছে যে ভাৰত চৰকাৰৰ বিষয়াসকলৰ দল উত্তৰ পূৰ্বাঞ্চলৰ সেই ৰাজ্যবোৰলৈ যাব, নাগালেণ্ডেই হওক, মণিপুৰেই হওক, অৰুণাচলেই হওক, ত্ৰিপুৰাই হওক, অসমেই হওক, ছিক্কিমেই হওক, আৰু তাত সাতদিন বাহৰ পাতিব। জিলাবোৰলৈ যাব, গাঁওবোৰলৈ যাব, তাৰ স্থানীয় চৰকাৰৰ বিষয়াসকলক লগ ধৰিব, জনপ্ৰতিনিধিসকলৰ সৈতে কথা পাতিব, জনসাধাৰণৰ সৈতে কথা পাতিব, সমস্যাবোৰৰ বুজ ল'ব, সমস্যাবোৰৰ সমাধান কৰাৰ দিশত ভাৰত চৰকাৰে যিখিনি কৰিব লাগে সেয়াও কৰিব। এনে প্ৰচেষ্টাই অনাগত সময়ত বহু ভাল ফলাফল দেখুৱাব। যিসকল বিষয়া তালৈ গৈ আহে তেওঁলোকেও অনুভৱ কৰে যে কিমান সুন্দৰ প্ৰদেশ, তাৰ জনগণ ইমান ভাল, এতিয়া এই ঠাইসমূহৰ উন্নয়ন কৰিবই লাগিব, তেওঁলোকৰ সমস্যাবোৰৰ সমাধান কৰিবই লাগিব। এনে সংকল্প লৈ যদি দিল্লীলৈ উভতে তেতিয়াহ'লে দিল্লীলৈ অহাৰ পিছতো সেই সমস্যাবোৰ বুজি পাবলৈ তেওঁলোকৰ সহজ হৈ পৰে। তেন্তে এটি ভাল প্ৰয়াস, দিল্লীৰ পৰা দূৰৈৰ পূবলৈ যোৱাৰ প্ৰয়াস, যাক মই এক্ট ইষ্ট পলিচি বুলি কৈ আছো, এআইটো এক্ট। মোৰ প্ৰিয় দেশবাসী, আমি এই কথাৰ বাবে গৰ্ব অনুভৱ কৰোঁ যে মাৰ্চ মিছন অৰ্থাৎ মঙল অভিযানৰ সফলতাৰ বাবে আমি আনন্দ লাভ কৰিছোঁ। কিছুদিন আগতে ভাৰতৰ PSLV C-28ৰ দ্বাৰা ব্ৰিটেইনৰ 5টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। ভাৰতে এতিয়ালৈকে উৎক্ষেপণ কৰা উপগ্ৰহসমূহৰ ভিতৰত এয়াই হৈছে আটাইতকৈ গধুৰ উপগ্ৰহ। এই খবৰ এনে যে কিছু সময়ৰ বাবে ই আহে আৰু আঁতৰিও যায়। ইয়াৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষিত নহয়, কিন্তু দৰাচলতে ই এটা বহু ডাঙৰ এচিভমেণ্ট। কিন্তু কেতিয়াবা এনে ভাবো মনলৈ আহে, আজি যদি আমি যুৱ প্ৰজন্মৰ সৈতে কথা বতৰা হওঁ আৰু তেওঁলোকক সোধোঁ আপোনালোক কি হ'ব খোজে, তেনেহ'লে 100 যুৱকৰ মাজৰ পৰা এনে 2-1 ওলাব যি ক'ব মই বিজ্ঞানী হ'ব খোজোঁ। বিজ্ঞানৰ প্ৰতি আকৰ্ষণ কম হোৱা এয়া এক চিন্তাৰ বিষয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এক প্ৰকাৰে বিকাশৰ DNA। আমাৰ নৱপ্ৰজন্মই বিজ্ঞানী হোৱাৰ সপোন দেখক, গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি ৰুচি দেখুৱাওক, তেওঁলোকক উৎসাহ যোগোৱা হওক, তেওঁলোকৰ ক্ষমতা অনুধাৱন কৰা হওক, এয়া এটা বৰ ডাঙৰ প্ৰয়োজনীয়তা। সদ্যহতে ভাৰত চৰকাৰে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ যোগেদি এক ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে। আমাৰ ৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ কালাম মহোদয়ে এই অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ পৃষ্ঠপোষক হিচাপে IIT, NIT, কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহে য'ত য'ত এই ধৰণৰ সম্ভাৱনা আছে সেই স্থানৰ কিশোৰ কিশোৰীসকলক উৎসাহিত কৰা, তেওঁলোকক সঠিক দিশে পৰিচালিত কৰা, তেওঁলোকক সাহায্য কৰা আদি বিষয়ত ধ্যান কেন্দ্ৰীভূত কৰিব। মই নিজেও চৰকাৰৰ IAS বিষয়াসকলক প্ৰায়েই কৈ থাকোঁ, আপোনালোক ইমান পঢ়া শুনা কৰি আগবাঢ়িল, এতিয়া সপ্তাহৰ 2-4 ঘণ্টা সময় আপোনালোকৰ ওচৰৰ কোনোবা বিদ্যালয় মহাবিদ্যালয়লৈ গৈ ল'ৰা ছোৱালীহঁতৰ লগত নিশ্চয় কথা বতৰা হওক। আপোনাৰ যি অভিজ্ঞতা, আপোনাৰ যি সামৰ্থ্য, সি নিশ্চয় এই নৱপ্ৰজন্মক সহায় কৰিব। আমি এক বিশাল প্ৰচেষ্টা হাতত লৈছোঁ। আমাৰ দেশৰ গাঁওসমূহে 24 ঘণ্টাই বিদ্যুৎ সৰবৰাহ পাব লাগে নে নেলাগে, কামটো কঠিন কিন্তু কৰিব লাগিব। আমি ইয়াৰ শুভাৰম্ভ কৰিছোঁ আৰু আহিব লগা বছৰবোৰত প্ৰতিখন গাঁৱেই 24 ঘণ্টা বিদ্যুৎ লাভ কৰক। গাঁৱৰ শিশুহঁতৰ পৰীক্ষাৰ সময়ত পঢ়া শুনা কৰিবৰ সময়ত বিদ্যুৎ যোগান ব্যাহত নহওক, গাঁওবোৰতো সৰু সৰু উদ্যোগ স্থাপনৰ বাবে বিদ্যুৎ সহজলভ্য হওক। এতিয়া মোবাইল চাৰ্জ কৰিবৰ বাবেও অন্য গাঁৱলৈ যাব লগা হয়। যি সুবিধা চহৰে পাইছে সেয়া গাঁওসমূহেও পাব লাগে, সুবিধা নিহিকিনজনৰ ঘৰলৈকো যাব লাগে। আৰু সেইবাবেই আমি আৰম্ভ কৰিলোঁ দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি আঁচনি। মই জানো ইমান বিশাল দেশ, লাখ লাখ গাঁও, দূৰ সুদূৰ পৰ্যন্ত উপনীত হ'ব লাগিব, ঘৰে ঘৰে উপনীত হ'ব লাগিব, কিন্তু নিহিকিনজনৰ বাবেওতো কৰিব লাগিব। আমি এয়া কৰিমেই, আৰম্ভও কৰিছোঁ, নিশ্চয় কৰিম। আজি মনৰ কথাত বহু কথাই ক'বলৈ মন গৈছে। এক প্ৰকাৰ আমাৰ দেশত আগষ্ট মাহ, ছেপ্টেম্বৰ মাহ উৎসৱৰ মাহ, দুয়োটা মাহতেই থাকে বহু উৎসৱ। মই আপোনালোক সবাকে বহু বহু শুভকামনা যাচিছোঁ। 15 আগষ্টৰ বাবে মোক নিশ্চিতভাৱে দিহা আগবঢ়াওক। আপোনালোকৰ দিহা পৰামৰ্শ মোৰ বহুত কামত আহিব। অজস্ৰ ধন্যবাদ।